Good morning. Itu Akashwani Kohima. Phuchu laga khobor puriya sim konglongla. Union Cabinet ba 8 Central P Commission laga terms of reference thi munjori se cabinet meeting Nai Delhi ti jagali rakhiya pasuti khoromanu khan laguri gotha kore information and broadcasting minister Ashwini Vaishnava koise commission ba itu banai dia pasuti 18 mohina bhitor di recommendations dibole ase. Tarbar janai dise ki commission te ekta chairperson ekta part time member aru ekta member secretary thakibole ase.
पे कमीशन को आज माननीय प्रधानमंत्री जी ने अप्रूव किया और ये बहुत बड़ा महत्वपूर्ण फैसला है. करीब करीब सभी राज्य सरकारों ने इसमें सहयोग दिया है. 18 मंथ्स के अंदर ये रिपोर्ट आएगी इसकी. 8 पे कमीशन जस्टिस रंजना प्रकाश देसाई को इसका चेयरपर्सन बनाया गया. आप सब पुलक घोष फ्रॉम एंड मिस्टर पंकज जैन हु इज सेक्रेटरी पेट्रोलियम नेचुरल गैस ही विल बी द मेंबर्स.
Sarkar bra 8 central pay commission banai dibole karni itu sal january ti janai kina central sarkar employees laga tolo paru dusra benefits kan sai kina bodli karoni recommend dise cabinet ba nutrient based subsidy rates to rabi season 2025-26 karni phosphatic aro potassic fertilizers ti manjur dise nagaland pra pura taiyar hoi kina sob prarukhi thagya national red run 3.02 october 3 tarikh rakhi kina hiv sexually transmitted infections sits aro jiban bhal thakibole dorkar kandi janani parhai dibole ase nagaland state aids control society and sex pra nagaland olympics association aro nagaland athletics association lagoti milai kina jorga kori rando agri expo charmal chumukudima pra phujur pangsbaji adadi sir hobole ase chumukudima di jakale khobor manokal lagoti kotha kori project director and sex dr aho sikosi pra koise red run 3.0 flagship initiative hoi kina hiv aro sids ti janani dibole active lifestyles par hai dibole aro health aro well being karone milai কাম কৰিবলৈ মনোঠাই দিবলৈ আছে কম্পিটিশ্যন দি 10 কিলোমিটাৰ কেটেগৰীত ষ্টেট লেভেল চেম্পিয়নশ্বিপ 35 ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজ পৰা দুইটা দুইটা মুদ্ৰা আৰু দুইটা দুইটা মহিলা খান পৰা ৰিপ্ৰেজেণ্ট কৰিব আৰু অপেন জেনেৰেল কেটেগৰীত 2 কিলোমিটাৰ ৰাস্তা থাকিবলৈ আছে.
We will be having 4 participants from each state, 2 girls and 2 boys, who are in turn the winners of their respective state. We will be having 2 categories. The first category will be for the interstate competition. The other category will be the general category for any voluntary participants, which could be in the open category representing a certain organization or individual or differently abled people.
National Red Run 3.0 kali rakhibole thakia karone police ba traffic advisory do runners aru rasta cholai thakia khan laga baccha paru subidha karone olai dise kisuman temporary traffic diversions aru mana kuri dia khan bi national highway 2090 agri expo 4 mile ba 7 mile junction di rakhi gana event somoi ri sob gari kan bolabole mana koribo diktari komti hobole police department ra ekta plan banai gina traffic do lane laga ekta site ti rakhibo aru marathon do dusra site রাখিবলে দিব ইভেন্টটো ফুজুৰ 5 বজি আধা চুৰু কৰি কিনা ফুজুৰ 7 বজিত শেষ হ'ব বুলি উমেদ আছে আৰু এইটো পাছতে ট্ৰাফিকটো দুচৰা সময় নিচিনা পোলাবলৈ দিব নিউলেণ্ড ডিষ্ট্ৰিক্ট লগা এটা গ্ৰ'চাৰী দোকান মালিক হিকুটোপৰা নতুন জি এছ টি ৰিফৰ্মছ নিচিতে টেক্সেচ কমটি কৰি দিয়াদি স্বাগত কৰিছে. তাৰ পৰা কৈছে কি জি এছ টি ৰেটছ কমটি কৰিয়াৰ পৰা কনজিউমাৰ্ছ লগতে সস্তা দাম ৰা চামান খান কিনিবলৈ দি আছে. শ্ৰী হিকুটোপৰা চৰকাৰ লগতে জনতা খানৰ পৰা টকা পইচা দুখ হালকা কৰি দি কিনা নতুন টেক্স চিষ্টেম ৰা চামান লগা কাম দাম খান নামাই দিয়াৰ কাৰণে ধন্যবাদ দিছে.
মই লগা নামটো হেকটো আছে. আমিতো নিউলেণ্ড ডিষ্ট্ৰিক্টে আছে আৰু আমিতো বিশেষ আলভৰা ৰেচন দোকান চলাই গ্ৰ'চাৰী শ্বপ. তো গভৰ্ণমেণ্ট খান পৰা জি এছ টি নামাই দিয়া নিমিত্তে বেছি খুচি পাই আছে আৰু কাষ্টমাৰ খান বি কি কি ল'বলে মন আছে এইটো সস্তাৰ পৰা পাব এইটোৰ পৰা বেছি খুচি পাই আছে আৰু গভৰ্ণমেণ্টকে বি থেংকছ পাব্লিক খানকে এনেকা দুখ নিদিব নিমিত্তে চামান খান দাম কমটি কৰি দিয়াৰ কাৰণে গভৰ্ণমেণ্টকে বি থেংকছ.
আৰু এটা প্ৰগ্ৰাম পৰা ভকেশ্যনেল চাৰ্টিফিকেশ্যন আৰু একাডেমিক কোৱালিফিকেশ্যন দি বুলি বনাই দিয়া দি 50 ষ্টুডেণ্টছ বা 2 মহিনা বিউটি আৰু ৱেলনেছ ক্ৰাছ কৰ্চটো কামিয়াব কৰি চেছ কৰি কিনে জাকালি চাৰ্টিফিকেটছ খন দিছে. কৰ্চটো স্কিল ডেভেলপমেণ্ট কমিটি ডিমাপুৰ গভৰ্ণমেণ্ট কলেজ পৰা যোগা কৰিছে আৰু ডাইৰেক্টৰেট অফ হাই এডুকেশ্যন গভৰ্ণমেণ্ট অফ নাগালেণ্ড পৰা ফাণ্ড কৰিছে. স্কিল ডেভেলপমেণ্ট কমিটি কনভেনাৰ ডক্টৰ মাউংখলা লংচাৰ বা কৈছে বিউটি আৰু ৱেলনেছ ইণ্ডাষ্ট্ৰীত বেছি সুবিধা পঢ়াই থাকিয়াৰ কাৰণে ষ্টুডেণ্টছ লগত নিজৰ নতুন শিকি লোৱা স্কিলছ চলাই কিনে ভাল এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰেনৰশ্বিপ কাৰণে মন ঠাই দিবলৈ আছে কৈছে. আৰু এইটোৰ লগত আজি ফুজুৰ লগা খবৰ ইমান দি চেছ কৰি আছে. শুনি থাকিবি 7:30 বজাত নাগামিজ খবৰ আনি দিবলৈ আছে.